এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। শিৱসাগৰৰ ভটিয়াপাৰত থকা অ' এন জি চিৰ ৰিগৰ পৰা যোৱা 11 দিনে হৈ থকা গেছ নিৰ্গমন সম্পৰ্কত প্ৰতিষ্ঠানটোৰ প্ৰবন্ধক কে এন চাংমাই সংবাদ মাধ্যমক সম্বোধন কৰি সুৰক্ষাৰ সকলো নিয়ম মানি গেছ নিয়ন্ত্ৰণৰ চেষ্টা কৰি থকা বুলি জনায়। বিষয়াগৰাকীয়ে স্পষ্টকৈ কয় যে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলৰ সহায়ত ঘটনাস্থলীত কাম চলি আছে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ পৰৱৰ্তী কেপিং অভিযানৰ বাবে ৰিগটো সাজু কৰা হৈছে। গেছ নিৰ্গমন কেতিয়া নিয়ন্ত্ৰণলৈ আহিব সেই সম্পৰ্কে এতিয়াও নিশ্চিতকৈ ক'ব নোৱাৰি বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে শীঘ্ৰে গেছ নিয়ন্ত্ৰণৰ বাবে কাম কৰি থকা হৈছে বুলি জনায়। উল্লেখযোগ্য যে যোৱা 11 দিনে ৰিগটোৰ পৰা হৈ থকা গেছ নিৰ্গমনে ভটিয়াপাৰ অঞ্চলটোত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। অ' এন জি চিৰ বিশেষ দল, প্ৰশাসন, দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ সকলো মিলি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সষ্টম হৈ আছে। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত আজি অম্বুবাচীৰ মহাযোগ আৰম্ভ হয়। আজি দিনৰ 2:56 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে 3 দিনৰ বাবে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হয়। 26 জুনৰ পুৱা নিবৃত্তিৰ লগে লগে দেৱী স্নান নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হ'ব। মা কামাখ্যাৰ দুৱাৰ বন্ধ হোৱাৰ পাছতে ভক্ত সাধু সন্ন্যাসীসকল দেৱীৰ আৰাধনাত মগ্ন হৈছে। একে সময়তে কামাখ্যা মন্দিৰৰ নামনিৰ পৰা মন্দিৰৰ প্ৰাংগণলৈকে হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে। অম্বুবাচী মহাযোগ উপলক্ষে সন্ধিয়া পাণ্ডুঘাটত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অংশগ্ৰহণ কৰিব। অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। নামনিৰ পৰা নীলাচল পাহাৰৰ ওপৰলৈ খোজকাঢ়ি উঠি যোৱা ভক্তৰ বাবে খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে। একেদৰে ঠায়ে ঠায়ে স্বাস্থ্য শিবিৰ স্থাপন কৰা হৈছে। আইন শৃংখলা তথা তীৰ্থযাত্ৰী ভক্তৰ সুৰক্ষাৰ বাবে মন্দিৰ চৌহদত 120 গৰাকী স্থায়ী সুৰক্ষাকৰ্মী, 400 গৰাকী স্কাউট গাইড, 150 গৰাকী স্বেচ্ছাসেৱক, 250 গৰাকী অস্থায়ী সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছে। দেৱালয়ৰ চৌপাশে 5টা CCTV কেমেৰা স্থাপন কৰা হৈছে। আৰক্ষী প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি সন্ধিয়া 6 বজাৰ পৰা ভক্তসকলে নীলাচল পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব। পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰ সংযোগী পথেৰে ভক্তৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। নাবাৰ্ডৰ কৃষিখণ্ডৰ প্ৰচাৰ পুঁজিৰ অধীনত বহনক্ষম খাৰিফ পিয়াজৰ খেতিৰ জৰিয়তে গ্ৰাম্য জীৱিকা বৃদ্ধি কৰা শীৰ্ষক এটা বিস্তাৰিত প্ৰকল্প, প্ৰতিবেদন ভিত্তিক প্ৰকল্প উত্তৰ পশ্চিম যোৰহাট কৃষক উৎপাদক কোম্পানীৰ বাবে অনুমোদন দিয়া হৈছে। বৈজ্ঞানিক পদ্ধতিৰে পিয়াজৰ কৃষিৰ জৰিয়তে গ্ৰাম্য জীৱিকা শক্তিশালী কৰাৰ উদ্দেশ্যেৰে অনুমোদন দিয়া পুঁজিৰ সফল ৰূপায়ণৰ বাবে নাবাৰ্ড জিলা কৃষি কাৰ্যালয় যোৰহাট, বেংক আৰু মুখ্য কৃষক তথা সদস্যক সামৰি প্ৰকল্প ৰূপায়ণ আৰু নিৰীক্ষণ সমিতি গঠন কৰা হৈছে। সমিতিখনে আজি কৃষক উৎপাদক কোম্পানীৰ সদস্যসকলৰ সৈতে মিলিত হৈ পৰৱৰ্তী কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰে। ধেমাজি জিলা ছাত্ৰ সন্থাৰ অন্যতম সক্ৰিয় আঞ্চলিক সমিতি শ্ৰীপাণী আঞ্চলিক সন্থাৰ নৱনিৰ্মিত কাৰ্যালয়ত ভৱনটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। জাতীয় শ্বহীদসকলৰ নামত উৎসৰ্গিত শ্বহীদ ভৱন নামেৰে নামকৰণ কৰা এই ভৱনটো আজি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মাই উদ্বোধন কৰে। মাজুলীৰ অফলামুখ ঘাটৰ পৰা যোৱা এখন ফেৰী আজি ব্ৰহ্মপুত্ৰৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হয়। ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতৰ ফলত ফেৰীখনে দলঙৰ এটা খুঁটাত খুন্দা মাৰে। অৱশ্যে এই ঘটনাৰ ফলত কোনো যাত্ৰী আঘাতপ্ৰাপ্ত হোৱা নাই বুলি বাতৰি পোৱা গৈছে। পশ্চিম কাৰ্বি আংলঙৰ হামৰেঙত থকা কাৰ্বি পৰিষদৰ শাখা সচিবালয় প্ৰাংগণত কাইলৈ 74 সংখ্যক কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শাখা সচিবালয়ৰ উপ সচিবগৰাকীয়ে কয় যে কাৰ্বি জনগোষ্ঠীক আগুৱাই নিয়া আৰু কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠাত অৱদান আগবঢ়োৱা প্ৰয়াত ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ'ব। অনুষ্ঠানত বিধায়ক ৰূপ সিং তেৰণ আৰু কাৰ্বি ৰজা লংসিং ৰংহাঙো উপস্থিত থাকিব। সমগ্ৰ দেশতে তিৰচি গেং নামে পৰিচিত দুৰ্ধৰ্ষ অপৰাধী চক্ৰৰ 5জন সদস্যক আজি বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ কেইবাটাও স্থানত অভিযান চলাই এই সদস্যকেইজনক আটক কৰিবলৈ সমৰ্থ হয়। তেওঁলোকৰ পৰা আৰক্ষীয়ে গাড়ীৰ গ্লাছ ভঙা কাৰ্যত ব্যৱহৃত বিভিন্ন সামগ্ৰী জব্দ কৰে। উল্লেখযোগ্য যে তিৰচি গেঙৰ দলটোৱে মহানগৰীৰ কামাখ্যা, চানমাৰী, পল্টন বজাৰ, পাণবজাৰ আদি বিভিন্ন স্থানত ডকাইতি সংঘটিত কৰি আতংকৰ সৃষ্টি কৰি আহিছিল। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45